38 নম্বৰ ফটোক উপাসনাৰ কাৰণে জমা হোৱা। ঈশ্বৰকে উপাসনা কৰিবগে সবই বিচাৰিছে গেলে সকলোবিলাক গোট হ'ব লাগে। আমি ঈশ্বৰৰ কথা শিকিব লাগে, গান গাবগে আৰু প্ৰাৰ্থনা কৰিবগে। আমি ঈশ্বৰৰ কামৰ কাৰণে দান দিব লাগিব। ঈশ্বৰে আমাকে যীশুলৈ মৰাৰ মনত ফেলাবগে কৈছে। ইদানে আমি বিচাৰিছে গেলে দেখিছে একেলগে পিঠে খাইছে আৰু পান কৰিছে। পিঠেৰে আমাকে যীশুলৈ শৰীৰলৈ বিষয়ে মনত ফেলে দে জাগে ক্ৰুচলৈ উফনি আমাৰ কাৰণে ভাঙা হৈছে। পান কৰা জাগাৰা আমাকে মনত ফেলে দে ওলা ৰক্তৰগে যে আমাৰ কাৰণে উদ্ধাৰ কৰিবগে বাহে দিছে।